এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সংসদৰ দুয়োখন সদনত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিজেপি নেতা য়ুমনাম খেমচান্দ সিঙে আজি সন্ধিয়া মণিপুৰৰ লোকভৱনত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা 7 আৰু 8 ফেব্ৰুৱাৰীত দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যাব আৰু 19 বছৰ অনুৰ্ধ পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 311 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। তৃতীয়বাৰৰ বাবে স্থগিত ৰখাৰ পাছত বিয়লি 5 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি বিৰোধী পক্ষৰ সাংসদসকলে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দি সদনৰ মজিয়ালৈ উঠি আহে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে প্ৰতিবাদৰত সদস্যসকলক সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগ কৰিবলৈ আহান জনায়। কিন্তু বিৰোধী পক্ষৰ সদস্যসকলে একে পৰিস্থিতি বাহাল ৰখাত অধ্যক্ষই দিনটোৰ বাবে সদন স্থগিত ঘোষণা কৰে। ইয়াৰ পূৰ্বে দিনৰ 2 বজাত সদন মিলিত হোৱাৰ সময়ত যোৱা 28 জানুৱাৰীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ যুটীয়া সদনক উদ্দেশ্যি দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ ভাগ লৈ টিডিপিৰ সাংসদ জি এম বালায়োগীয়ে কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত সংস্কাৰ, অন্তৰ্ভুক্তি আৰু দীৰ্ঘম্যাদী প্ৰতিযোগিতাৰ এটা বিশ্বাসযোগ্য ৰাষ্ট্ৰীয় ৰূপৰেখা প্ৰতিফলিত হয়। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত বৈদ্যুতিন সামগ্ৰী নিৰ্মাণ খণ্ডত 25 লাখ নিয়োগ সৃষ্টি তথা তথ্য প্ৰযুক্তি আৰু গোলকীয় দক্ষতা কেন্দ্ৰসমূহত সমগ্ৰ দেশৰ 1 কোটিৰো অধিক যুৱক যুৱতী নিয়োজিত হৈ থকাৰ সন্দৰ্ভত আলোকপাত কৰা হয়। আলোচনাত ভাগ লৈ বিজেপিৰ সাংসদ নিশিকান্ত দুবেই কংগ্ৰেছৰ শাসনকালত চলা দুৰ্নীতিৰ বিষয়ে উত্থাপন কৰে। সাংসদগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীক লৈ লেখা কিতাপৰ প্ৰসংগ উল্লেখ কৰাৰ সময়ত প্ৰিজাইডিং বিষয়াগৰাকীয়ে শ্ৰীদুবেক কেৱল ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ আহান জনায়। বিষয়টোক লৈ বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰাৰ ফলত সদনৰ কাৰ্যকাল বিয়লি 5 বজালৈ স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিভিন্ন বিষয়লৈ শ্লোগান দি বিৰোধী পক্ষৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহে। বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁলোকক সদনৰ শৃংখলা মানি চলিবলৈ অনুৰোধ জনায়। তেওঁলোকৰ এনে আচৰণে গণতন্ত্ৰ আৰু জনসাধাৰণৰ বিশ্বাসক দুৰ্বল কৰিব বুলিও অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰে। ৰাজ্যসভাতো আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। আলোচনাত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী তথা সদনৰ নেতা জে পি নাড্ডাই কয় যে ৰাষ্ট্ৰপতিৰ ভাষণত দেশৰ বিকাশগাথা প্ৰতিফলিত হয়। তেওঁ কয় যে শ্ৰীমতী মুৰ্মুৰ ভাষণত অমৃতকালৰ ভাৱনা আৰু নৰেন্দ্ৰ মোদী চৰকাৰৰ সফলতাসমূহক আলোকপাত কৰা হয়। বিশ্বৰ 5খন দুৰ্বল অৰ্থব্যৱস্থাৰ পৰা বৰ্তমান বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে ভাৰতৰ বিকাশৰ কথা উল্লেখ কৰি শ্ৰীনাড্ডাই কয় যে চৰকাৰে সংস্কাৰ প্ৰদৰ্শন আৰু ৰূপান্তৰ দৰ্শনৰ কাম কৰি আছে। আলোচনাত ভাগ লৈ ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই নৰেন্দ্ৰ মোদী চৰকাৰৰ অধীনত সামাজিক ন্যায় আৰু সদ্ভাৱনাৰ স্থিতি বিনষ্ট হৈছে বুলি অভিযোগ কৰে। তেওঁ লগতে বিজেপিৰ বাবে মহিলাসকল কেৱল ভোট বেংক হৈ পৰিছে বুলি উল্লেখ কৰে। শ্ৰীখাৰ্গেই চৰকাৰক মহিলাৰ বাবে সংৰক্ষণ ব্যৱস্থা ৰূপায়ণ নকৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তদুপৰি দেশত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাৰ বিৰুদ্ধে অপৰাধ ক্ৰমান্বয়ে বৃদ্ধি পাইছে বুলি তেওঁ অভিযোগ কৰে। বিজেপিৰ নেতা য়ুমনাম খেমচান্দ সিঙে আজি সন্ধিয়া মণিপুৰৰ লোকভৱনত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে নেমচা কিপছেন আৰু লোচি ডিখৈ উপ মুখ্যমন্ত্ৰী হিচাপে আৰু গোবিন্দ দাস কণ্ঠজেমে গৃহমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰিছে। ৰাজ্যখনত যোৱা বছৰ 13 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত ৰাজপত্ৰিত অধিসূচনা জাৰি কৰিছে। অধিসূচনাখনত ৰাষ্ট্ৰপতি মুৰ্মুৱে যোৱা বছৰ সংবিধানৰ 356 নম্বৰ অনুচ্ছেদৰ অধীনত জাৰি কৰা ৰাষ্ট্ৰপতিৰ শাসন ওৰপৰা বুলি উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা 7 আৰু 8 ফেব্ৰুৱাৰীত দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যাব। উল্লেখযোগ্য যে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণ মৰ্মে শ্ৰীমোডী দেশখনলৈ যাব। প্ৰধানমন্ত্ৰী মোডীৰ এয়া হ'ব তৃতীয়টো মালয়েছিয়া ভ্ৰমণ। 2024 চনৰ আগষ্টত ভাৰত মালয়েছিয়াৰ দ্বিপাক্ষিক সম্পৰ্কই ব্যাপক কৌশলগত সহযোগিতাৰ স্বীকৃতি লাভ কৰাৰ পাছত এয়া প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথম মালয়েছিয়া ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে এই ভ্ৰমণৰ সময়ছোৱাত উভয় দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকীয়ে দ্বিপাক্ষিক স্বাৰ্থজড়িত বিষয়ক লৈ আলোচনা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশখনত থকা ভাৰতীয় মূলৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উদ্যোগ আৰু ব্যৱসায়িক প্ৰতিনিধিসকলৰ সৈতেও বাৰ্তালাপ কৰিব। শ্ৰীমোডীৰ ভ্ৰমণৰ সৈতে সংগতি ৰাখি 10ম ভাৰত মালয়েছিয়া মুখ্য কাৰ্যবাহী বিষয়া মঞ্চৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে ভাৰত আৰু মালয়েছিয়াৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাৰ লগতে ঐতিহাসিক, সভ্যতাগত আৰু সাংস্কৃতিক যোগাযোগ আছে। এই ভ্ৰমণে দেশ দুখনৰ প্ৰধানমন্ত্ৰীদ্বয়ক বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা, সামুদ্ৰিক সহযোগিতা, ডিজিটেল আৰু বিত্তীয় প্ৰযুক্তি, শক্তি, স্বাস্থ্য, সেৱা, শিক্ষা আৰু সংস্কৃতি আদি দ্বিপাক্ষিক সহযোগিতাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত পৰ্যালোচনাৰ সুযোগ প্ৰদান কৰিব। বিজেপিয়ে বিৰোধী দলৰ নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শিখ সম্প্ৰদায়ক অপমান কৰা বুলি অভিযোগ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত বিজেপিৰ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ৰাহুল গান্ধীয়ে আজি সংসদ ভৱন চৌহদত বিজেপিৰ সাংসদ চৰ্দাৰ ৰৱনীত সিং মিট্টুৰ বিৰুদ্ধে অশোভনীয় মন্তব্য কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে সাংসদগৰাকীৰ বিৰুদ্ধে এনে শব্দ ব্যৱহাৰ কৰি শ্ৰীগান্ধীয়ে সমগ্ৰ শিখ সম্প্ৰদায়কে অপমানিত কৰিছে। কংগ্ৰেছৰ নেতাগৰাকীয়ে ব্যৱহাৰ কৰা শব্দত এজন ৰাষ্ট্ৰদ্ৰোহীৰ কথা আছিল বুলি উল্লেখ কৰি শ্ৰীপুৰীয়ে কয় যে শিখ ধৰ্ম মানৱতা, উদাৰতা আৰু মানৱীয় প্ৰমূল্য ৰক্ষাৰ ওপৰত প্ৰতিষ্ঠিত, যিয়ে সমগ্ৰ ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰি আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ দলে সংসদৰ কাম কাজত ব্যাঘাত জন্মোৱা বুলিও অভিযোগ কৰে। লিবিয়াৰ প্ৰাক্তন নেতা মুয়াম্মাৰ গাদ্দাফীৰ পুত্ৰ ছেইফ অল ইছলাম গাদ্দাফীৰ আজি জিন্টান চহৰৰ নিজা বাসগৃহত অচিনাক্ত লোকৰ গুলীত মৃত্যু হয়। পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰা মতে সেই সময়ত তেওঁ বাগিচাত আছিল। লিবিয়াৰ কৰ্তৃপক্ষই জনোৱা মতে প্ৰয়াত মুয়াম্মাৰ গাদ্দাফীৰ দ্বিতীয় পুত্ৰ ছেইফ অল ইছলামে প্ৰতিদ্বন্দ্বী চৰকাৰ আৰু সশস্ত্ৰ গোটে পৃথক কৰি ৰখা দেশখনৰ সামাজিক জীৱনলৈ ঘূৰি যাবলৈ বিচাৰিছিল। আৰক্ষীয়ে এই হত্যাকাণ্ড সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। শেহতীয়াকৈ স্বাক্ষৰ কৰা ভাৰত ইউৰোপীয় সংঘৰ চুক্তিত ভাৰত চৰকাৰে সাৰ আৰু কৃষি ক্ষেত্ৰৰ দৰে স্পৰ্শকাতৰ বিষয়সমূহত বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এই বিষয়ে উল্লেখ কৰি শ্ৰীগোৱেলে কয় যে এই চুক্তিয়ে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী, উদ্যোগী আৰু দক্ষ শ্ৰমিকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। তেওঁ কয় যে এই চুক্তিয়ে উৎপাদন ক্ষেত্ৰক শক্তিশালী কৰাৰ লগতে নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অৰ্থনৈতিক বিকাশৰ গতি ত্বৰান্বিত কৰিব। শ্ৰীগোৱেলে কয় যে উভয় দেশে যুটীয়াভাৱে ব্যৱসায়িক চুক্তিখনৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ কৰাৰ লগতে জনসাধাৰণে যাতে চুক্তিখনৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে নথিৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰা হ'ব। এই প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ হোৱাৰ পাছতেই চুক্তিখনৰ বিষয়ে বিতং তথ্য দাঙি ধৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। 19 বছৰ অনূৰ্ধ পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেলত আজি আফগানিস্তানে ভাৰতক জয়ৰ বাবে 311 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাপুৰলৈ ভাৰতে 28 অভাৰত 2টা উইকেট হেৰুৱাই 220 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে আফগানিস্তানে টছত জিকি প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 50 অভাৰত 4 উইকেটৰ বিনিময়ত 310 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ফেজল সিঞ্জোদাই 110 আৰু উজাইৰুল্লা নিয়াজে 101 ৰাণ কৰে। ভাৰতৰ দীপেশ দেৱেন্দ্ৰনে 2টা উইকেট দখল কৰে। আজিৰ ছেমিফাইনেলত বিজয়ী হোৱা দলটো অহা শুক্ৰবাৰে ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। সংসদৰ দুয়োখন সদনত আজি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। বিজেপি নেতা য়ুমনান খেমচান্দ সিঙে আজি সন্ধিয়া মণিপুৰৰ লোকভৱনত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অহা 7 আৰু 8 ফেব্ৰুৱাৰী দুদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যাব আৰু 19 বছৰ অনূৰ্ধ পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আফগানিস্তানে ভাৰতক জয়ৰ বাবে 311 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।